চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আমাৰ পিতা পৰমেশ্বৰে সকলো লোকক ভালে কুশলে থকাটোৱেই বিচাৰে। কিন্তু কেৱল এই দুদিনীয়া জীৱনটোতেই নহয়, এই জীৱনৰ অন্ত পৰিলে আহিবলগীয়া অনন্তকলীয়া দিনবোৰতো যাতে আমি ভালে কুশলে থাকিব পাৰোঁ তাৰ প্ৰতিও তেওঁ চিন্তা কৰে। সেইবাবেই তেওঁ আমাক কথা ক'ব বিচাৰে, আমাক জনাব বিচাৰে আমি কি কৰা উচিত যাতে আমি অনন্তকাললৈ ভালে কুশলে থাকিব পাৰোঁ। তেওঁ আমাক আজিও কথা কয়, তেওঁৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰৰ জৰিয়তে। সেই বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবেই আমাৰ এই অনুষ্ঠান ভক্তিবচন। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে আমালৈ লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মৌনত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজিবৰ কাৰণে, শিকিবৰ কাৰণে তুমি আমাক আৰু এটা সুযোগ দান কৰিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব আমি বুজাই দিয়াটো দূৰৰ কথা, নিজেই ভালদৰে বুজি পাব নোৱাৰোঁ যদিহে তুমি আমাক বুজাই নিদিয়া। গতিকে আহা পিতা, তোমাৰ বাক্য বুজাত তুমি আমাক সহায় কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় বিৱৰণ পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজি আমি 16 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। প্ৰথম পদ দুটা পঢ়ি দিছো। দ্বিতীয় বিৱৰণ 16 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ। তুমি আবিব মাহ মানিবা আৰু তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিষ্ঠাৰ পৰ্ব পালন কৰিবা, কিয়নো আবিব মাহতেই তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক মিছৰৰ পৰা ৰাতি উলিয়াই আনিছিল, আৰু যিহোৱাই নিজৰ নাম থাকিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব সেই ঠাইত তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মেৰ, ছাগ আৰু গৰুৰ জাকৰ পৰা পশু লৈ নিষ্ঠাৰ পৰ্বৰ বলি উৎসৰ্গ কৰিবা। এই নিষ্ঠাৰ পৰ্বৰ পটভূমিৰ বিষয়ে ভালকৈ বুজি পাবলৈ হলে আমি যাত্ৰা পুস্তকৰ 12 নম্বৰ অধ্যায়টোলৈ ঘূৰি যাব লাগিব। ইছৰাইলৰ লোকবিলাক মিছৰ দেশত বন্দী হৈ আছিল। তেওঁলোকে মিছৰীয়া লোকবিলাকৰ দাস্য কৰ্ম কৰিব লগা হৈছিল, নানা দুখ কষ্ট সহ্য কৰিব লগা হৈছিল। সেয়ে তেওঁলোকে ঈশ্বৰ যিহোৱালৈ কাটাৰুক্তি কৰিছিল। ঈশ্বৰে তেওঁলোকৰ নেতা হিচাপে মোচিক নিৰ্বাচিত কৰিছিল আৰু মোচিৰ নেতৃত্বত ইছৰাইলৰ লোকবিলাকক মিছৰৰ পৰা উদ্ধাৰ কৰি প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাবলৈ আগবাঢ়িছিল। মিছৰৰ ৰজা ফৰৌনে কিন্তু ইছৰাইলীয় লোকবিলাকক মুকলি কৰি দিবলৈ অমান্তি হৈছিল। তেতিয়া ঈশ্বৰে তেওঁৰ মহা প্ৰতাপৰ পৰাক্ৰম দেখুৱাই মিছৰ দেশলৈ এটাৰ পাছত এটাকৈ দুৰ্যোগ আনিছিল। সেই শেষৰটো দুৰ্যোগ আহিবলগীয়া ৰাতি ইছৰাইলৰ লোকবিলাকে এটা মেৰ বলি দি সেই বলিৰ তেজ দুৱাৰৰ চৌকাঠত লগাই থৈ ঈশ্বৰ যিহোৱাৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছিল। সেই তেজ দেখি ঈশ্বৰৰ দূতে সেই ঘৰত একো অনিষ্ট নকৰিব বুলি কৈছিল। আৰু ঠিক সেইদৰেই ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ উদ্দেশ্যে মেৰ বলি দি দুৱাৰৰ চৌকাঠত লগাই থৈছিল। সেই ৰাতি যি যি ঘৰৰ দুৱাৰত সেই তেজ নাছিল সেই সকলো ঘৰৰ প্ৰথমে জন্মা সন্তানবোৰৰ মৃত্যু হৈছিল। অৰ্থাৎ সকলোবোৰ মিছৰীয়া মানুহৰ ঘৰত প্ৰথম সন্তানৰ মৃত্যু হৈছিল। ফৰৌন ৰজাৰ ঘৰতো একে ঘটনাই ঘটিছিল। তেতিয়াহে ফৰৌন ৰজাই ইছৰাইলৰ লোকবিলাকক মিছৰ দেশৰ পৰা যাবলৈ অনুমতি দিছিল। এই অভূতপূৰ্ব উদ্ধাৰ কাৰ্যৰ ঘটনাটো ইছৰাইলৰ লোকবিলাকে সদায় মনত ৰখাটো ঈশ্বৰে বিচাৰিছিল, আৰু সেইকাৰণেই এই নিষ্ঠাৰ পৰ্বৰ ভোজ প্ৰতি বছৰে পালন কৰিবলৈ কোৱা হৈছিল। 3 পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়িলে আমি পাওঁ কেনেদৰে নিষ্ঠাৰ পৰ্ব পালন কৰিব লাগিব সেই বিষয়ে ঈশ্বৰে তেওঁলোকক জনাই দিছিল। সকলো পুৰুষেই তাত যোগ দিব লাগিব। ঈশ্বৰে মনোনীত কৰা ঠাই অৰ্থাৎ জিৰচালেমত সেই নিষ্ঠাৰ পৰ্ব বছৰি বছৰি পালন কৰা হ'ব লাগিব। ইছৰাইলৰ সকলো পুৰুষেই সেই সময়ত জিৰচালেমলৈ যাব লাগিব। এই নিষ্ঠাৰ পৰ্ব উৎসৱে আমাক বাৰু কি শিকায়? এই নিষ্ঠাৰ পৰ্বই আমাক আমাৰ পৰিত্ৰাণৰ কথা বুজাই দিয়ে। নিষ্ঠাৰ পৰ্বৰ সেই বলিটোৱে আচলতে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতীক। সেই বলিৰ তেজ দুৱাৰৰ চৌকাঠত লগাই থৈ ইছৰাইলৰ লোকবিলাকে সেই দুৰ্যোগৰ পৰা ৰক্ষা পাইছিল। ঠিক একেদৰে প্ৰভু যীশুৰ পবিত্ৰ তেজৰ তলত আশ্ৰয় লৈ আমি আমাৰ সকলো পাপ সকলো অধাৰ্মিকতাৰ শাস্তিৰ পৰা ৰক্ষা পাব পাৰোঁ। তেওঁৰ তেজেই আমাক সকলো পাপৰ পৰা সূচী কৰে। প্ৰভু যীশুখ্ৰীষ্টই সেই নিষ্ঠাৰ পৰ্বৰ বলি। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ হকে প্ৰাণ দিছিল। কোন সময়ত জানেনে প্ৰিয় শ্ৰোতা? ঠিক নিষ্ঠাৰ পৰ্বৰ সময়ত। সেই সময় তেওঁ এনেই বাছি লোৱা নাছিল, তেওঁ যে সেই নিষ্ঠাৰ পৰ্বৰ প্ৰকৃত বলি সেই কথাটো প্ৰকাশ কৰিবলৈ। তদুপৰি এই নিষ্ঠাৰ পৰ্বই ইছৰাইলৰ লোকসকলে মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা উদ্ধাৰ পোৱাক বুজায়। ঠিক একেদৰে আমাকো ছয়তানৰ কবলৰ পৰা, আমাৰ পাপৰ বন্ধনৰ পৰা, আমাৰ অন্ধকাৰ ভৱিষ্যতৰ পৰা উদ্ধাৰ কৰিলে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ হকে নিজকে বলি হিচাপে আগবঢ়ায়। তেওঁৱেই আমাৰ উদ্ধাৰকৰ্তা। আমাক অসত্যৰ পৰা সত্যলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু মৃত্যুৰ পৰা অমৰত্বলৈ নিওতা। সেয়েহে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰা প্ৰতিজন লোকৰ বাবে প্ৰতিটো দিনেই নিষ্ঠাৰ পৰ্ব পালনৰ দিন, প্ৰতিটো দিনেই ঈশ্বৰক ধন্যবাদ দিয়াৰ দিন, প্ৰতিটো দিনেই আনন্দৰ দিন। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে দৃঢ়ভাৱে ক'ব পাৰে, হে মৃত্যু, তোমাৰ জয় ক'ত? হে মৃত্যু, তোমাৰ হুল ক'ত? মৃত্যুৰ হুল পাপ আৰু পাপৰ বল বিধান, কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰে। প্ৰথম কৰিন্থিয়া 15:55। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? এতিয়া 9:12-12 পাঠ কৰি দিছো। তাৰ পাছত তুমি 7 সপ্তাহ গণনা কৰিবা। শস্যত প্ৰথমে কাঁচি লগোৱাৰে পৰা আৰম্ভ কৰি 7 সপ্তাহ গণনা কৰিবা, আৰু তোমাৰ ঈশ্বৰ যীহুৱাই যি পৰিমাণে আশীৰ্বাদ দিলে সেই পৰিমাণে নিজ ইচ্ছাৰে এনেই দিয়া উপহাৰৰ দ্বাৰাই তোমাৰ ঈশ্বৰ যীহুৱাৰ উদ্দেশ্যে সেই 7 সপ্তাহৰ মূৰত হোৱা সেই পৰ্ব পালন কৰিবা। আৰু তোমাৰ ঈশ্বৰ যীহুৱাই নিজৰ নাম থাকিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব সেই ঠাইত তোমাৰ ঈশ্বৰ যীহুৱাৰ আগত তুমি তোমাৰ পু জি, তোমাৰ বন্দী বেটী, তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবিয়া লোক আৰু তোমাৰ মাজত বাস কৰা বিদেশী, পিতৃহীন আৰু বিধৱা এই সকলোৰে সৈতে আনন্দ কৰিবা। আৰু তুমি মিছৰ দেশত যে বন্দী আছিলা তাক সোঁৱৰণ কৰিবা আৰু এই সকলো বিধি পালন কৰি সেইমতে কাৰ্য কৰিবা। এটা কথা মন কৰক, তেওঁলোকে ঠিক 7টা সপ্তাহ গণিব লাগিব আৰু ঠিক 7 সপ্তাহৰ পিছৰ দিনা তেওঁলোকে এই পৰ্বটো পালন কৰিব লাগিব। 1 সপ্তাহত 7 দিন, 7 সপ্তাহত হ'ব 49 দিন। গতিকে নিষ্ঠাৰ পৰ্বৰ পাছৰ ঠিক 50 দিনৰ দিনা তেওঁলোকে এই পৰ্বটো পালন কৰিব লাগিব। 50ৰ গ্ৰীক শব্দ হৈছে পেণ্টিকষ্টে, আৰু সেইকাৰণে এই পৰ্বটোক পেণ্টিকষ্ট অৰ্থাৎ 50দিনীয়া পৰ্ব বুলি কোৱা হয়। এই পৰ্বটোৰ সময়ত তেওঁলোকে আগতীয়াকৈ লাভ কৰা ফচলৰ কাৰণে ঈশ্বৰক ধন্যবাদ দি সপৰিয়ালে আনন্দ কৰিব লাগিব, আৰু সেইবাবে এই পৰ্বৰ দিনটোক আগতীয়া ফচল বা প্ৰথম ফচলৰ উৎসৱ বুলিও কোৱা হয়। খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে আচলতে প্ৰতিটো দিনেই 50দিনীয়া পৰ্বৰো দিন, প্ৰতিদিনেই ঈশ্বৰক ধন্যবাদ দিয়াৰ দিন। ইছৰাইলৰ লোকসকলক কোৱা হৈছিল তেওঁলোকে যে এসময়ত মিছৰ দেশত বন্দী হৈ আছিল সেই কথা যেন সোঁৱৰণ কৰে। আমিও যে এসময়ত পাপৰ বন্ধনত আছিলো সেই কথা মনত পেলাই প্ৰভু যীশুৱে যে আমাক উদ্ধাৰ কৰিলে তাৰ বাবে সদায় তেওঁক ধন্যবাদ দি থাকিব লাগে। 13 পদ, পাছে তুমি শস্য মৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাবলগীয়া তাক গোটোৱা হলে তুমি 7 দিন পঁজা পৰ্ব পালন কৰিবা। এইটো আন এটা পৰ্ব। ইছৰাইলৰ লোকসকলে এই পঁজা পৰ্ব পালন কৰিব লাগিব ঈশ্বৰে মনোনীত কৰা সেই বিশেষ ঠাইডোখৰতেই। এই পৰ্বটো আছিল সপৰিয়ালে আনন্দ কৰা পৰ্ব, আৰু এই পৰ্ব 7 দিন ধৰি পালন কৰিব লাগিছিল। 14:15, তোমাৰ সেই পৰ্বত তুমি তোমাৰ পুঁজি, তোমাৰ বন্দী বেটী আৰু তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবিয়া, বিদেশী, পিতৃহীন আৰু বিধৱা এই সকলোৰে সৈতে আনন্দ কৰিবা। যি ঠাই যীহুৱাই মনোনীত কৰিব সেই ঠাইত তুমি তোমাৰ ঈশ্বৰ যীহুৱাৰ উদ্দেশ্যে 7 দিন পৰ্ব পালন কৰিবা, কিয়নো তোমাৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত তেওঁ তোমাক আশীৰ্বাদ কৰিব আৰু তুমি সকলোভাৱে আনন্দিত হ'বা। সেই আনন্দ উৎসৱৰ সময়ত কোনো বাদ পৰিব নোৱাৰিব। পিতৃহীন, বিধৱা, বিদেশী লোক সকলোকে লগত লৈ সেই পৰ্ব 7 দিন ধৰি পালন কৰি আনন্দ কৰিবলৈ কোৱা হৈছে। কি কাৰণে আনন্দ কৰিব লাগিব? কাৰণ ঈশ্বৰে ইছৰাইলৰ লোকসকলৰ হাতৰ সকলো কৰ্মত আশীৰ্বাদ কৰিব, তেওঁলোকে সেইবাবে আনন্দ কৰিব লাগিব। এই পঁজা পৰ্বই আচলতে ইছৰাইলৰ লোকসকলে যে প্ৰতিজ্ঞাৰ দেশলৈ যাত্ৰা কৰা কালত অৰণ্যত অস্থায়ীভাৱে তম্বুত বাস কৰিব লগা হৈছিল সেই কথাও বুজায়। আজি আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকে এই কথা মনত ৰখা উচিত যে আমিও এই পৃথিৱীত কিছুদিনৰ বাবেহে আছোঁ। আমাৰ আচল ঘৰ স্বৰ্গতহে। আমি আচলতে স্বৰ্গৰহে নাগৰিক। এদিন আমাৰ এই অস্থায়ী ঘৰ এৰি আমি আমাৰ স্থায়ী ঘৰ স্বৰ্গলৈ যাম, একমাত্ৰ প্ৰভু যীশুক বিশ্বাস কৰাৰ গুণে। এই কথা মনত ৰাখি আমি সদায় আনন্দ কৰিব পাৰোঁ, ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ, নহয় জানো? 16:17 তোমাৰ ঈশ্বৰ যীহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ খমিৰ নিদিয়া পিঠাৰ পৰ্বত, সপ্তাহবোৰৰ মূৰৰ পৰ্বত আৰু পজা পৰ্বত, তেওঁৰ আগত তোমাৰ আটাই পুৰুষ উপস্থিত হ'ব, কিন্তু সুদাহাতে তেওঁৰ আগত উপস্থিত হ'ব নালাগে। ঈশ্বৰ যীহোৱাই তোমাক দিয়া আশীৰ্বাদ অনুসাৰে প্ৰতিজনে নিজ সামৰ্থ্য অনুসাৰে উপহাৰ আনিব। এই তিনিটা পৰ্ব প্ৰতি বছৰে পালন কৰিব লাগিব আৰু ঈশ্বৰে মনোনীত কৰা সেই ঠাইত। খমিৰ নিদিয়া পিঠা অৰ্থাৎ নিস্তাৰ পৰ্ব, সপ্তাহবোৰৰ মূৰৰ পৰ্ব অৰ্থাৎ পঞ্চাছদিনীয়া পৰ্ব আৰু পজা পৰ্ব। 18-22 পাঠ কৰি দিছো। তোমাৰ ঈশ্বৰ যীহোৱাই তোমাৰ সকলো ফৈদ অনুসাৰে তোমাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত তুমি তোমাৰ নিমিত্তে বিচাৰকৰ্তা আৰু বিষয়া নিযুক্ত কৰিবা। তেওঁবিলাকে ন্যায়ৰূপে প্ৰজাবিলাকৰ বিচাৰ কৰিব। তুমি অন্যায় বিচাৰ নকৰিবা আৰু কাৰো মুখলৈ নাচাবা আৰু ভেটি নলবা, কিয়নো ভেটিয়ে জ্ঞানীবিলাকৰ চকু কণা কৰে আৰু ধাৰ্মিকবিলাকৰ কথা ওলোটায়। তাতে তুমি জীয়াই থাকি তোমাৰ ঈশ্বৰ যীহোৱাই যি দেশ দিছে সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায় সেইমতে চলিবা। সেই সময়ত বিচাৰৰ স্থান নগৰৰ দুৱাৰ মুখতে আছিল, নগৰৰ ভিতৰত নহয়, কাৰণ নগৰবোৰ দেৱালেৰে আগুৰা আছিল আৰু সেই দুৱাৰেৰে মানুহবোৰ অহা যোৱা কৰিব লাগিছিল। প্ৰতিটো ফৈদক ঈশ্বৰে যিবোৰ নগৰ দিছে সেই নগৰৰ বাবে বিচাৰকৰ্তা আৰু বিষয়া নিযুক্ত কৰিবলৈ কৈছে। কিন্তু ঈশ্বৰে মানুহৰ অন্তৰৰ পাপপূৰ্ণ অৱস্থাৰ কথা জানে, সেইকাৰণে সাৱধান কৰি দিছে যাতে কোনেও মানুহৰ মুখলৈ চাই বিচাৰ নকৰে আৰু ভেটি লৈ অন্যায় বিচাৰ নকৰে। 21-22 আমি দেখোঁ যে শেষত ঈশ্বৰে তেওঁলোকক সাৱধান কৰি দিছে যাতে তেওঁলোকে ঈশ্বৰৰ উদ্দেশ্যে যজ্ঞবেদি নিৰ্মাণ কৰা ঠাইৰ ওচৰে পাজৰে কোনো স্তম্ভ বা আন একো বস্তু স্থাপন নকৰে। তেওঁলোকে একান্ত মনে কেৱল ঈশ্বৰ যীহোৱাৰেই সেৱা উপাসনা কৰিব লাগিব। ঈশ্বৰৰ বাহিৰে আন কোনো অপদেৱতা আদিৰ সেৱা উপাসনা তেওঁলোকে যাতে নকৰে, এই কথাটো ঈশ্বৰে তেওঁলোকক বাৰে বাৰে মনত পেলাই দি সাৱধান কৰি দিয়া আমি দেখিবলৈ পাওঁ। এতিয়া আমি 17 অধ্যায়ৰ প্ৰথম পদটো পঢ়িছো। তুমি তোমাৰ ঈশ্বৰ যীহোৱালৈ কোনো ঘূণ কি খুঁত থকা গৰু, মেৰ বা চাগ বলিদান নকৰিবা, কিয়নো সেয়ে তোমাৰ ঈশ্বৰ যীহোৱাৰ ঘিনলগীয়া। ঈশ্বৰে কৈছিল সকলো জন্তুৰ প্ৰথমে উপজা পোৱালিটো তেওঁৰ, আৰু তেওঁলৈ আগবঢ়োৱা প্ৰতিটো জন্তু কোনো খুঁত নথকা সম্পূৰ্ণ সুস্থ জন্তু হ'ব লাগিব। 2-5 আমি পঢ়িলে দেখা পাওঁ যে ঈশ্বৰক এৰি অপদেৱতাৰ সেৱা পূজা কৰাৰ বিৰুদ্ধে এটা চৰম শাস্তিৰ কথা ইয়াত কোৱা হৈছে। সেই শাস্তি মৃত্যুদণ্ড। ঈশ্বৰে ইছৰাইল জাতিক যি আইন দিছিল সেই আইনমতে এনে কুকৰ্ম কৰা লোকক শিল দলিয়াই মাৰিব লাগিছিল। অৱশ্যে তাৰ আগতে সাৱধানেৰে বিচাৰ কৰিব লাগিব যাতে ন্যায় বিচাৰ হয়। এই মৃত্যুদণ্ডৰ দ্বাৰা এইটো বুজোৱা হৈছিল যে সেই অপদেৱতাৰ সেৱা পূজা কৰা কামটো ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া আৰু গোটেই সমাজ আৰু জাতিৰ বাবেই অনিষ্টকৰ। সেইবাবে এনেদৰে তেওঁলোকক আগতেই সাৱধান কৰি দিয়া হৈছিল। 6 পদটো পাঠ কৰি দিছো। যাৰ প্ৰাণদণ্ড কৰিব, 2-3 সাক্ষীৰ মুখেৰেহে তাৰ প্ৰাণদণ্ড কৰিব লাগে, এজন সাক্ষীৰ মুখেৰে তাৰ প্ৰাণদণ্ড নহ'ব। ঈশ্বৰৰ আইন অতি কটকটীয়া, অপৰাধৰ শাস্তিও কঠোৰ, কিন্তু তেওঁ নিৰপৰাধী লোকক কেনেদৰে ৰক্ষা কৰিব লাগে সেইটোও জানে। মানুহৰ মনৰ পাপ কলুষতাৰ কথাও তেওঁ জানে। মানুহে যে তেওঁৰ সেই আইনৰ অপব্যৱহাৰ কৰিব খুজিব সেইটোও জানে। গতিকে ঈশ্বৰে সেই নিয়মটো বান্ধি দিছে। মৃত্যুদণ্ড যধে মধে দিব নোৱাৰিব। কোনো মানুহে তেওঁৰ চুবুৰীয়াক হিংসা কৰি সেই চুবুৰীয়াৰ বিৰুদ্ধে মিছাতে অভিযোগ আনিব পাৰে তেওঁ অপদেৱতাৰ সেৱা পূজা কৰা বুলি। সেইকাৰণে ঈশ্বৰে নিয়ম কৰি দিছে যে এজন মানুহৰ সাক্ষীৰে নহ'ব, 2 বা 3 সাক্ষী অতি কমেও লাগিব। ঈশ্বৰ তেওঁৰ বিচাৰত অতি ন্যায়বান। তদুপৰি ঈশ্বৰে মিছা সাক্ষী দিয়া লোককো শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে। গতিকে মিছা সাক্ষী দিয়াৰ আগতে মানুহজনে চিন্তা কৰি চাব লগা হ'ব, কেনেবাকৈ যদি তেওঁৰ সাক্ষ্য মিছা বুলি প্ৰমাণ হয় তেনেহ'লে তেওঁ নিজেই শাস্তি ভোগ কৰিবলগীয়া হ'ব। গতিকে নিৰপৰাধী লোকে সেই শাস্তি যাতে পাবলগীয়া নহয় ঈশ্বৰে তাৰ ব্যৱস্থা কৰি থোৱা আমি দেখিছো। 8 পদ, আৰু ৰক্তপাতৰ বা বিৰোধৰ নাইবা প্ৰহাৰ কৰাৰ বিষয়ে 2 লোকৰ বিবাদ তোমাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত হলে, যদি তাৰ বিচাৰ কৰিবলৈ তোমালৈ অতি কঠিন হয়, তেন্তে তুমি উঠি তোমাৰ ঈশ্বৰ যীহোৱাই যি ঠাই মনোনীত কৰিব সেই ঠাইলৈ যাবা। যদি দুজন মানুহৰ মাজত কিবা কথাত বিবাদ হয় আৰু সেই বিবাদ মীমাংসা কৰা যদি কঠিন হয় অৰ্থাৎ দুয়োজন লোকৰ পক্ষেই যদি সমানে যুক্তি থাকে তেতিয়া কি কৰিব লাগিব? তেতিয়া তেওঁলোকে ঈশ্বৰে মনোনীত কৰা ঠাই অৰ্থাৎ জিৰচালেমলৈ যাব লাগিব। আৰু তেতিয়া কি কৰিব সেই বিষয়ে ন পদৰ পৰা এঘাৰ নম্বৰ পদলৈকে পঢ়িলে আমি পাওঁ। যিহেতু প্ৰতিটো খুটিনাটি কথাৰ বিষয়ে বিস্তৃত নিয়ম বান্ধি দিয়া হোৱা নাছিল, গতিকে টান কথাৰ বিবাদ মীমাংসা কৰিবলৈ পুৰোহিতৰ ওচৰলৈ যাবলৈ এনেদৰে কোৱা হৈছিল আৰু পুৰোহিতে দিয়া ৰায় তেওঁলোকে মানিব লাগিব, তাৰ অলপো ইফাল সিফাল কৰিব নোৱাৰিব আৰু পুৰোহিতৰ ৰায় নমনা মানে মৃত্যুদণ্ড। এই নিয়মটো খটুৱাৰ কথা আমি পঢ়িবলৈ পাওঁ হগ্গয় দুই অধ্যায় এঘাৰ পদত। কিন্তু তেনেকুৱা পৰিস্থিতি নিশ্চয় প্ৰায়ে উদ্ভৱ হৈছিল। যি কথাৰ মীমাংসা স্পষ্টভাৱে বিধানৰ পৰা কৰিব পাৰি সেই কথা স্থানীয়ভাৱে মীমাংসা কৰিব পৰা গৈছিল, কিন্তু যিবোৰ ক্ষেত্ৰত বিধানে স্পষ্টভাৱে একো কোৱা নাই সেইবোৰ পুৰোহিতে বিচাৰ কৰি দিছিল আৰু সকলো লোকে সেই ৰায় মানিব লাগিছিল। বাৰ আৰু তেৰ নম্বৰ পদ, কিন্তু যি লোকে গৰ্ব কৰি তোমাৰ ঈশ্বৰ যি হোৱাৰ পৰিচৰ্যা কৰিবৰ নিমিত্তে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ বা বিচাৰকৰ্তাৰ কথা নুশুনে সেই মানুহৰ প্ৰাণদণ্ড হ'ব। এইদৰে তুমি ইছৰাইলৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিবা, তাতে সকলো প্ৰজাবিলাকে তাকে শুনি ভয় পায়, সেইদৰে আৰু গৰ্ব নকৰিব। পুৰোহিতৰ ৰায় মানি নোলোৱা লোকৰ মৃত্যুদণ্ড হ'ব। চৈধ্য আৰু পোন্ধৰ নম্বৰ পদ, তোমাৰ ঈশ্বৰ যি হোৱাই তোমাক যি দেশ দিছে তুমি সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে যেতিয়া তুমি ক'বা মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে ময়ো মোৰ ওপৰত এজন ৰজা পাতোঁ, তেতিয়া তোমাৰ ঈশ্বৰ যি হোৱাই যিজনক মনোনীত কৰিব সেইজনকেই তোমাৰ ওপৰত ৰজা পাতিবা। তোমাৰ নিজ ভাইবিলাকৰেই মাজৰ পৰা এজনক বাছি লৈ তোমাৰ ওপৰত ৰজা পাতিবা। যিজন তোমাৰ ভাই নহয় এনে পৰজাতি লোকক তোমাৰ ওপৰত ৰজা পাতিব নোৱাৰিবা। প্ৰকৃততে সেই ৰজাজন ঈশ্বৰেই মনোনীত কৰি দিব, গতিকে ৰজাই কোনো কৰ্তৃত্ব কোনো ক্ষমতা নিজৰ নহয় কিন্তু ঈশ্বৰৰ পৰাই পাব, গতিকে লোকবিলাকে সেই ৰজাক মানি চলিবলৈ বাধ্য। ষোল্ল আৰু সোতৰ পদ, কেৱল তেওঁ নিজৰ নিমিত্তে অনেক ঘোঁৰা নাৰাখিব বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাবিলাকক পুনৰাই মিছৰলৈ নপঠাব, কিয়নো যীহোৱাই তোমালোকক কৈছিল ইয়াৰ পাছত তোমালোকে সেই বাটেদি পুনৰাই উলটি নাযাবা, আৰু তেওঁৰ মন যেন অপথে নাযায় এই নিমিত্তে তিৰোতা বিয়া নকৰিব আৰু তেওঁ নিজৰ নিমিত্তে সোণ আৰু ৰূপ অধিককৈ নবঢ়াব। ইয়াত ৰজাৰ বিষয়ে ঈশ্বৰে কেইটামান বিশেষ নিয়ম বান্ধি দিছে। এইখিনিতে আমি এটা বিশেষভাৱে মন কৰিবলগীয়া কথা পাওঁ। ইছৰাইলৰ বিশেষ নাম জ্বলা ৰজা চলোমনে এই নিয়মকেইটা ভংগ কৰিছিল। প্ৰথমতে তেওঁ ঘোঁৰাৰ সংখ্যা অতিপাত বৃদ্ধি কৰিছিল। চলোমন ৰজাই অসংখ্য ঘোঁৰা গোটাইছিল। চলোমন ৰজাৰ সেই ঘোঁৰা ৰখা আস্তাবলবোৰৰ ভগ্নাৱশেষবোৰ আজিও আছে। পুৰাতত্ববিদসকলে সেইবোৰ খানি উলিয়াইছে। সেই বৃহৎ সংখ্যক আস্তাবলবোৰ দেখিলেই বুজি পাব পাৰি যে চলোমন ৰজাৰ অসংখ্য ঘোঁৰা আছিল। ঈশ্বৰে ঘোঁৰাৰ সংখ্যা নবঢ়াবলৈ সাৱধান কৰি দিছিল, কিয় বাৰু? কাৰণ ভাল জাতৰ ঘোঁৰা মিছৰ দেশতহে পোৱা যায়, গতিকে ঘোঁৰাৰ সংখ্যা বঢ়াবলৈ গ'লে মিছৰ দেশৰ লগত আকৌ সম্পৰ্ক স্থাপন হ'ব। ঈশ্বৰে সেই কথাটো বিচৰা নাছিল, কাৰণ মিছৰ দেশ আছিল ইছৰাইলৰ কাৰণে বন্দিত্বৰ প্ৰতীক। ঈশ্বৰে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি আনিছিল। তেওঁলোকে আকৌ সেই দেশৰ পিনে বাট লোৱাটো ঈশ্বৰে বিচৰা নাছিল, কিন্তু চলোমন ৰজাই সেই আজ্ঞা মনা নাছিল। দ্বিতীয়তে, চলোমন ৰজাই নিজলৈ অনেক তিৰোতা বিয়া কৰাই ঈশ্বৰৰ আজ্ঞা লংঘন কৰিছিল। ঈশ্বৰে কিন্তু সাৱধান কৰি দিছিল, সেই বাটে নাযাবা, সাৱধান। কিন্তু চলোমন ৰজাই সেই কথা নামানি অসংখ্য তিৰোতা বিয়া কৰাইছিল, আৰু এই ভাৰ্যাবোৰেই চলোমনক ঈশ্বৰৰ পথৰ পৰা আঁতৰাই নিছিল বুলি আমি গম পাওঁ। তৃতীয়তে, ঈশ্বৰে সাৱধান কৰি দিছিল যাতে ৰজাই নিজলৈ বুলি সোণ ৰূপ আদিৰ ভঁৰাল নবঢ়ায়, কিন্তু চলোমনে তাকেই কৰিছিল। তেওঁৰ প্ৰচুৰ সোণ ৰূপ আছিল। আচলতে এই ধন সংগ্ৰহৰ কাম দাউদ ৰজাই আৰম্ভ কৰিছিল, কিন্তু তেওঁ জিৰচালেমৰ মন্দিৰ নিৰ্মাণৰ কাৰণেহে সেই কাম আৰম্ভ কৰিছিল, কিন্তু চলোমনে নিজলৈ বুলি ধন সম্পত্তি সংগ্ৰহ কৰা কাম কৰি গৈছিল। এইদৰে চলোমনে এই ঈশ্বৰ প্ৰদত্ত নীতিকেইটা লংঘন কৰিছিল, আৰু তেওঁৰ সেই ভুলৰ কাৰণে তেওঁৰ মৃত্যুৰ পাছত ইছৰাইল ৰাজ্যখন দুভাগত বিভক্ত হৈ পৰিছিল। ওঠৰৰ পৰা বিশ নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। আৰু তেওঁ ৰাজসিংহাসনত বহি থকা কালত লেবিয়া পুৰোহিতবিলাকৰ আগত থকা পুস্তকখনিৰ পৰা এখন পুস্তকত নিজৰ নিমিত্তে এই ব্যৱস্থা নকল কৰিব। ইছৰাইলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তানবিলাক দীৰ্ঘজীৱী হ'বৰ নিমিত্তে তেওঁ যেন তেওঁৰ ভাইবিলাকৰ ওপৰত অহংকাৰ নকৰে আৰু আজ্ঞাতিৰ সোঁ কি বাওঁফালে নুঘূৰে, এই নিমিত্তে নিজ ঈশ্বৰ যীহোৱাক ভয় কৰিবলৈ শিকি এই ব্যৱস্থাৰ সকলো বাক্য আৰু এই বিধিবোৰ পালন কৰি সেইমতে কাৰ্য কৰিবৰ অৰ্থে সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব। ৰজাই ঈশ্বৰৰ বাক্য সম্পূৰ্ণৰূপে জানিব লাগিব, ঈশ্বৰৰ আজ্ঞাবোৰৰ প্ৰতিলিপি এখন তেওঁৰ লগত থাকিব লাগিব, জীৱনৰ সকলো সময়ত সেইখন পাঠ কৰিব যাতে তেওঁ ঈশ্বৰৰ ব্যৱস্থা বুলি সম্পূৰ্ণ মনত ৰাখে আৰু সেইমতে কাৰ্য চলাব পাৰে। কিন্তু আমি জানো যে তেনেকুৱা আদৰ্শ ৰজা, কোনো বিষয়তে খুঁত নথকা ৰজা ইছৰাইলৰ লোকবিলাকে নাপালে আৰু পোৱাটো সম্ভৱো নহয়। মানুহৰ স্বাভাৱিক দুৰ্বলতাৰ বাবেই সেইটো সম্ভৱ নহয়। কিন্তু ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্ট এদিন আকৌ আহিব। তেওঁ সকলো জাতিক শাসন কৰি আদৰ্শ ৰজা কেনেকুৱা তাক প্ৰদৰ্শন কৰিব। সেই ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু আমাৰ মহান ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ বিশ্বাসীসকলে অতি আগ্ৰহেৰে সেই দিনলৈ বাট চাই থাকিব পাৰে। তেওঁৰ সেই দ্বিতীয় আগমনে বিশ্বাসীসকলৰ পৰিত্ৰাণৰ পূৰ্ণতা প্ৰদান কৰিব। তেওঁলোকে অনন্তকাললৈ সৰগত বাস কৰিবলৈ পাব। সেই লোকসকলৰ মাজত বাৰু আপুনি থাকিবনে, এবাৰ ভাবি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যদি কথাবোৰ তুমি এই বলিদানৰ কাহিনী তুমি নুবুজিলে কথা গ্ৰহণ কৰা, তুমি সঁচা মানুহ যে কথাবোৰ তুমি গ্ৰহণ কৰি আনন্দৰে শান্তি পাবা, তোমাৰ পাপৰ হকে নিজৰ জীৱন দিলে কালবাৰী তাৰ।